Ea Akakwani. Batori Purisu, Orup Kumar Harmai, it is a Prothan Prothan Batori Homohul. Prothan Moti Narendra Modi as a beauty, notundi Tavisito Gian Baratom and Tarashi Homilan of Hong Kong. লোকসভাৰ অধ্যক্ষ ওম বিলাই সংসদক অৰ্থবহ বিতৰ্ক আৰু আলাপ আলোচনাৰ মঞ্চলৈ ৰূপান্তৰ কৰিবলৈ ৰাজনৈতিক দল আৰু নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ প্ৰতি আহ্বান জনাইছে। গুৰুগ্ৰামত আয়োজিত এটা অনুষ্ঠানত আজি INS আৰাৱলী নামৰ জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত হ'ব। ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াৰ বোলছনাৰক সামৰিক প্ৰত্যুত্থানৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত 27 বছৰৰো অধিক কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে। আৰু বাংলাদেশে যোৱা নিশা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত হংকঙক 7-0 পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি নতুন দিল্লীত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ এই সন্মিলনতে পাণ্ডুলিপি ডিজিটেল ৰূপ প্ৰদান, সংৰক্ষণ আৰু জনসাধাৰণৰ বাবে এনে পাণ্ডুলিপি সহজলভ্য কৰি তোলাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জ্ঞান ভাৰতম নামৰ এখন সুকীয়া ডিজিটেল মঞ্চ মুকলি কৰিব আৰু এটা সমাৱেশতো ভাষণ দিব। পাণ্ডুলিপি ঐতিহ্যৰ মাধ্যমেৰে ভাৰতৰ জ্ঞান ঐতিহ্যৰ পুনৰ প্ৰাপ্তি বিষয়বস্তুৰে তিনিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা এই সন্মিলন অনুষ্ঠিত হৈছে। ভাৰতৰ অভূতপূৰ্ব পাণ্ডুলিপি সম্পদৰাজিক নতুন প্ৰাণ দিয়াৰ লগতে ইয়াক গোলকীয় জ্ঞান আলোচনাৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে এই সন্মিলনত আগশাৰীৰ বিদ্বান, সংৰক্ষণবিদ, প্ৰযুক্তিবিদ আৰু নীতি বিশেষজ্ঞসকল একেখন মঞ্চত উপৱিষ্ট হৈছে। সন্মিলনৰ লগত সংগতি ৰাখি দুৰ্লভ পাণ্ডুলিপি আৰু পাণ্ডুলিপি সংৰক্ষণ, ডিজিটেল ৰূপ প্ৰদানৰ প্ৰযুক্তি, মেটা ডাটামান, আইনী পৰিকাঠামো, সাংস্কৃতিক কূটনীতি আৰু প্ৰাচীন লিপিৰ অৰ্থ নিৰ্ধাৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিদ্বানসকলৰ উপস্থাপনৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। মৰিচাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগোলামৰ কাশী ভ্ৰমণ, চহৰখনৰ সাংস্কৃতিক গুৰুত্ব আৰু ভাৰত আৰু মৰিচাছৰ মাজত শক্তিশালী সাংস্কৃতিক সম্বন্ধৰ পৰিপ্ৰেক্ষিতত বিশেষ হৈ উঠা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে এই ভ্ৰমণকালত হোৱা বৈঠকত তেওঁলোকে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ সকলো দিশৰ পৰ্যালোচনা চলায় আৰু বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে আন্তঃগাঁথনি, স্বাস্থ্য যতন, ডিজিটেল প্ৰযুক্তি, শক্তি আৰু সামুদ্ৰিক সুৰক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনস্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয় উত্থাপন কৰিব পৰা অৰ্থবহ বিতৰ্ক আৰু আলাপ আলোচনাৰ মঞ্চলৈ ৰূপান্তৰ কৰিবলৈ ৰাজনৈতিক দল আৰু নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ প্ৰতি আহ্বান জনাইছে। বাংগালুৰুত আয়োজিত ভাৰত অঞ্চলৰ কমনৱেলথ সংসদীয় সংস্থাৰ 11 সংখ্যক সন্মিলনত ভাষণ দি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ সাংসদ বিধায়কসকলক দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ উঠিবলৈ আৰু ৰাইজৰ প্ৰতিনিধি হিচাপে আলোচনাত অংশগ্ৰহণ কৰিবলৈ কয়। অধ্যক্ষগৰাকীয়ে লগতে সদনৰ কাম কাজৰ নিম্নগামী মানক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। গুৰুগ্ৰামত আয়োজিত এটা অনুষ্ঠানত আজি INS আৰাৱলী নামৰ জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে আৰাৱলী পৰ্বতমালাৰ নামেৰে নামকৰণ কৰা এই জাহাজখনে নৌসেনাৰ তথ্য আৰু যোগাযোগ পৰিকাঠামো সুদৃঢ় কৰিব। অনুষ্ঠানত নৌসেনা বাহিনীৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়ে অধ্যক্ষতা কৰিব। নিৰ্বাচন আয়োগে দেশৰ 36খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ বাবে এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰিব। এই কৰ্মশালাত দেশত সংবিধান অনুযায়ী নিৰ্বাচন অনুষ্ঠিত কৰা আৰু আইনী তথ্যগত আৰু নিয়ম আধাৰিত তথ্য সময়মতে আৰু সমন্বিতভাৱে প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীৰ উপস্থিতিত এই কৰ্মশালা উদ্বোধন কৰিব। নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিব পৰা উদ্দেশ্য প্ৰণোদিত ভুৱা তথ্যৰ বৰ্ধিত প্ৰচাৰলৈ চাই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ব্রাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেয়াৰ বোলছনাৰোক সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ ৰচনা কৰা আৰু দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰাৰ প্ৰয়াসৰ অভিযোগত 27 বছৰৰো অধিক কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে। দেশখনৰ উচ্চতম ন্যায়ালয়ে 2018 চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত বোলছনাৰোক 2022 চনত নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতো বলপূৰ্বকভাৱে শাসনত অধিষ্ঠিত হৈ থকাৰ প্ৰয়াস চলাৰ ওপৰত দোষী সাব্যস্ত কৰিছে। নতুন দিল্লীত আমেরিকা যুক্তরাষ্ট্র রাষ্ট্রপতি রাষ্ট্রদূত হিসাবে মনোনীত সার্জিও গোরে ভারত আর আমেরিকা যুক্তরাষ্ট্র মাজর সম্পর্ক বিশ্বর গুরুত্বপূর্ণ সম্পর্ক সময় অন্যতম বলে মন্তব্য করেছে। দেশখনের উচ্চ সদন সিনেটর নিযুক্তির সময় শ্রীগোরে কয় ভারতক দেশখনের কৌশলগত সহযোগী বলে শ্রীগোরে ভারতক দেশখনের কৌশলগত সহযোগী বলে অভিহিত করে। কয় যে ভারতের ভৌগোলিক অবস্থান আর্থিক বিকাশ আর সামরিক সামর্থ্যয় দেশখনক আঞ্চলিক সুস্থিরতার মূল স্তম্ভ করে তোলে। উমৈহতীয়া সমৃদ্ধি আর সুরক্ষার স্বার্থ আগুয় নিয়ার দিকের পরও ভারত গুরুত্বপূর্ণ বলে মন্তব্য করে। শ্রীগোরে কয় যে ভারতের সঙ্গে প্রতিরক্ষা আর সুরক্ষা সহযোগিতা অধিক গভীর করে তোলাত গুরুত্ব আরোপ করব। ইয়ার ভিতর যৌথ সামরিক অনুশীলনের সম্প্রসারণ, প্রতিরক্ষা প্রণালীর সহবিকাশ আর সহ উৎপাদন আর গুরুত্বপূর্ণ প্রতিরক্ষা চুক্তির সম্পাদন অন্যতম বলে মত প্রকাশ করে। কয় যে ভারতের 140 কোটি জনসাধারণ আর ইয়ার দ্রুত বিকাশশীল মধ্যবিত্ত শ্রেণীয় কৃত্রিম বুদ্ধিমত্তার ভেষজর দরে গুরুত্বপূর্ণ ক্ষেত্রসমূহ আমেরিকার বাবে অপার সম্ভাবনা কড়িয়ায় আনে। মনোনীত রাষ্ট্রদূতগুলো কয় যে আমেরিকা যুক্তরাষ্ট্রে অহা সপ্তাহত একটা ভারতীয় প্রতিনিধি দলক ওয়াশিংটন ভ্রমণল আমন্ত্রণ জানাইছে আর দুয়োপক্ষ চুক্তি সম্পাদনের নিচেই কাষ চাপিছে। ইপিনে আমেরিকা যুক্তরাষ্ট্রত থাকা ভারতের রাষ্ট্রদূত বিনয় কোয়াত্রায় রাষ্ট্রদূত হিসাবে গোরর মনোনয়নের প্রতি আদরণি জানায় কৈছে যে রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে তেওঁৰ এগৰাকী বিশ্বাসী সহযোগীক ভারতত দেশখনের পরবর্তী রাষ্ট্রদূত হিসাবে প্রেরণ করবলে ওলাইছে। রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে যোৱা 22 আগস্টত তেওঁৰ ঘনিষ্ঠ সহযোগী সার্জিও গোরোক ভারতত আমেরিকা যুক্তরাষ্ট্রের পরবর্তী রাষ্ট্রদূত হিসাবে নিয়োগ করার কথা ঘোষণা করেছিল। ভারতীয় বতর বিজ্ঞান বিভাগে আজি নাগালেন্ড, মণিপুর, মিজোরাম আর ত্রিপুরাত বিজুলি ঢেরেকনিরে ধারাষার বরষুণ হওয়ার সম্ভাবনা প্রকাশ করেছে। বতর বিজ্ঞান বিভাগে লগতে অন্ধ্রপ্রদেশ, অরুণাচল প্রদেশ, অসম, মেঘালয়, বিহার, ছত্তিশগড়, কর্ণাটকের ভিতরা অঞ্চল আর মধ্য মহারাষ্ট্রত প্রবল বরষুণ হব পাৰে বুলি আগলি বতৰা দিছে। উড়িষ্যা, সিকিম, তামিলনাডু, পুডুচেরি, তেলেঙ্গানা, উত্তরাখণ্ডতো একই ধরনের পরিবেশ বহাল থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ করেছে। বাংলাদেশে যোৱা নিশা আবুধাবিত অনুষ্ঠিত এশিয়া কাপ টি-20 ক্রিকেট প্রতিযোগিতার গ্রুপ বির এখন খেলত হংকংক 7 উইকেটত পরাস্ত করে ইতিহাস রচনা করে। টি-20 প্রতিযোগিতার ইতিহাসত হংকংর বিরুদ্ধে এয়া বাংলাদেশের প্রথম জয়। দলটোৱে 144 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 4টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বাংলাদেশৰ হৈ অধিনায়ক লিটন দাসে 39টা বলত 59 ৰাণ কৰে। ইয়াৰ আগেয়ে হংকঙে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 143 ৰাণ সংগ্ৰহ কৰে। হংকঙৰ হৈ নিজাকত খানে 42 ৰাণ কৰে। লিটন দাসক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণীৰ ৱেবছাইট newsonair.nic.inতো শুনিব পাৰে। শেহত ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি নতুন দিল্লীত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদক অৰ্থবহ বিতৰ্ক আৰু আলাপ আলোচনাৰ মঞ্চলৈ ৰূপান্তৰ কৰিবলৈ ৰাজনৈতিক দলসমূহৰ প্ৰতি আহ্বান জনাইছে। গুৰুগ্ৰামত আয়োজিত এটা অনুষ্ঠানত আজি INS আৰাৱলী নামৰ জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেয়াৰ বোলছনাৰোক সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত 27 বছৰৰো অধিক কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে। নতুন দিল্লীত আমেরিকা যুক্তরাষ্ট্রের রাষ্ট্রদূত হিসাবে মনোনীত সার্বিও গোরে ভারত আর আমেরিকা যুক্তরাষ্ট্রের মাজের সম্পর্ক বিশ্বর গুরুত্বপূর্ণ সম্পর্ক সময়ের অন্যতম বলে মন্তব্য করেছে। আর বাংলাদেশে যা নিশা এশিয়া কাপ ক্রিকেট প্রতিযোগিতার এখন খেলত হংকংক 7 উইকেটে পরাস্ত করে ইতিহাস রচনা করে। আমার এটার বাতর ইমানতে শিকল পরবর্তী বাতর বুলেটিন 7:55 শুনে।